বৃদ্ধি পাইছে। ইতিমধ্যে এই ৰোগত 5 জন লোকৰ মৃত্যু হৈছে। কামৰূপ জিলাত এতিয়ালৈকে 13 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। জিলাখনত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 3 গৰাকী লোকৰ মৃত্যু হৈছে। কালি নিশা হাজো অঞ্চলত 50 বছৰীয়া মহিলাৰ এই ৰোগত মৃত্যু হয়। জিলাখনৰ বাইহাটা, ৰঙিয়া, হাজো অঞ্চলত এই ৰোগ প্ৰতিৰোধৰ বাবে কামৰূপ জিলা মেলেৰিয়া বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান জিলাখনৰ একাধিক স্থানত মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে প্ৰায় 20,000 ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰা হৈছে। বকো, ছয়গাঁও, গৰিমাৰী, ৰঙিয়া আৰু বাইহাটা চাৰিআলি অঞ্চলত ধোঁৱা দিয়া হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান 32 গৰাকী এই ৰোগত আক্ৰান্ত ব্যক্তি চিকিৎসাধীন হৈ আছে বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই জানিবলৈ দিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলিয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পাছত বৈদ্যুতিক ইঞ্জিনেৰে ৰেল যাত্ৰা আৰম্ভ হৈছে। কালি নিশা 1-2-4-2-3 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ ৰেলখনে ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰে। ইয়াৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে ৰেল চলাচলৰ নতুন অধ্যায় আৰম্ভ হ'ল। যোৱা বুধবাৰে 1-2-4-2-4 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ ৰেলখনে নতুন দিল্লীৰ পৰা তিনিচুকীয়া হৈ ডিব্ৰুগড়লৈ বৈদ্যুতিক ইঞ্জিনেৰে সফলভাৱে যাত্ৰা কৰে। আনহাতে ৰেল বিভাগে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাড়া সামান্য বৃদ্ধি কৰিব। কোভিড মহামাৰীৰ পাছত ভাৰতীয় ৰেলে এই প্ৰথমবাৰৰ বাবে যাত্ৰীৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইলগাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু শীততাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে 500 কিলোমিটাৰ তলৰ দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপমহানগৰীয় ৰেল ভাড়াৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েশ্যন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত সুৰৰে দেৱলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা 10 বজাৰ পৰা চানমাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েশ্যন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দীপক কুমাৰ দাস আৰু ছাদিক আনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া 6 বজাত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত হ'বলগীয়া সুৰৰে দেৱলৰে শীৰ্ষক অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু সৃষ্টিৰাজি সন্দৰ্ভত আলোকপাত কৰিব। 6:30 বজাত সৃষ্টি ৰণুৱা ঘোঁৰা বিষ্ণুপ্ৰসাদ ৰাভা শীৰ্ষক এখনি আলেখ্য পৰিৱেশন কৰা হ'ব। ৰবীন চন্দ্ৰ বৰৰ সামগ্ৰিক পৰিকল্পনা, নয়ন প্ৰসাদৰ ব্যৱস্থাপনাত হ'বলগীয়া গীত, নৃত্য আৰু কবিতাৰ এই অন্তৰংগ আনুষ্ঠানিক সাংস্কৃতিক অনুষ্ঠানলৈ ইনলি ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ দাসে সকলোকে আমন্ত্ৰণ জনাইছে। উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত গোষ্ঠী নেৰ্চাছ বেকনৰ উদ্যোগত কালি ধেমাজি টেকজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত বনৰে চৰাই বাহ, কণী আৰু বাসস্থান সংৰক্ষণ শীৰ্ষক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। সংস্থাটোৱে বনৰীয়া চৰাইৰ সংৰক্ষণৰ উদ্দেশ্যে 1990 চনৰে পৰা সমগ্ৰ অসমত বনৰীয়া চৰাইৰ পৰীক্ষণ শিবিৰ আয়োজন কৰি আহিছে। কালি অনুষ্ঠানত নেৰ্চাছ বেকনৰ কেইবাগৰাকীও সদস্যৰ লগতে ছাত্ৰ ছাত্ৰী তথা আগ্ৰহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ আৱৰ্ত ভৱনত আজি এখন ভোটদাতা পৰ্যবেক্ষণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা আয়ুক্ত হিমাদ্ৰী শেখৰ বৈদলৈ অধ্যক্ষতা কৰে। বৈঠকত জিলাখনৰ নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তি তথা মৃত বা অনুপস্থিত ভোটদাতাৰ নামকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ আইজল বাইপাছৰ ৰামনগৰ অঞ্চলত কালি অভিযান চলাই 1 কেজিৰো অধিক হেৰইন জব্দ কৰাৰ লগতে 1 জন লোকক আটক কৰে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য 5 কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে প্ৰাথমিক তদন্তত মণিপুৰৰ চুৰাচানপুৰৰ পৰা এই মাদকদ্ৰব্যখিনি অনা হৈছিল বুলি প্ৰকাশ কৰিছে। দেশৰ 500টা অভিলাষী উন্নয়ন খণ্ডৰ ভিতৰত তামোলপুৰ উন্নয়ন খণ্ডই প্ৰথম স্থান লাভ কৰিছে। নীতি আয়োগে চলোৱা এই সমীক্ষাত চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মূল্যায়নৰ ভিত্তিত তামোলপুৰ উন্নয়ন খণ্ডই এই সফলতা লাভ কৰিছে। এই সফলতাৰ স্বীকৃতিস্বৰূপে তামোলপুৰে উন্নয়নমূলক প্ৰচেষ্টা অধিক ত্বৰান্বিত কৰাৰ বাবে 3 কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে তামোলপুৰ উন্নয়ন খণ্ডক অভিনন্দন জনাইছে। তেওঁ কয় যে এই স্বীকৃতিয়ে স্বাস্থ্য, শিক্ষা, কৃষি আন্তঃগাঁথনি, পৰিপুষ্টি আদি সকলো দিশৰ বিকাশৰ ক্ষেত্ৰত উন্নয়ন খণ্ডটোৰ প্ৰচেষ্টা পুনৰ সুদৃঢ় কৰিলে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব।